ولما جاء أمرنا نجينا هودا والذين آمنوا معه برحمة منا ونجيناهم من عذاب غليظ.
এতেকে যেতিয়া আমাৰ শাস্তিৰ নিৰ্দেশ আহিল তেতিয়া আমি হুদ আৰু তেওঁৰ লগত যিসকলে ইমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোকক ৰক্ষা কৰিছিলোঁ কঠিন শাস্তিৰ পৰা.